দুপৰীয়াৰ আঞ্চলিক বাতৰি পঢ়িছো, মই মৃদুস্মিতা শৰ্মাই। চাৰিদিনীয়া ভ্ৰমণসূচীৰে কালি উজনি অসমত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি তিনিচুকীয়াত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে তিনিচুকীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত মুঠ 14,306গৰাকী মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ধন প্ৰদান কৰে। এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ 9,00,000 মহিলাই ইতিমধ্যে লাখপতি বাইদেউৰ স্বীকৃতি লাভ কৰিছে বুলি উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰে মহিলা আত্মসহায়ক গোটৰ 40,00,000 সদস্যৰ সকলোকে লাখপতি বাইদেউৰূপে গঢ়ি তোলাৰ বাবে নিৰন্তৰ প্ৰয়াস চলাই আছে। ইয়াৰ বাবে ৰাজ্য চৰকাৰে 3 বছৰৰ পৰিকল্পনা গ্ৰহণ কৰিছে বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে এই ভ্ৰমণকালত ডিব্ৰুগড় আৰু ধেমাজি জিলাত কেইবাটাও উন্নয়নমূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বৰ উচ্চস্তৰীয় সমিতিয়ে 2024 বৰ্ষত বানত ক্ষয় হোৱা ক্ষয় ক্ষতিৰ বাবে অসমলৈ 313.69 কোটি টকা মুকলি কৰি দিছে। অসমৰ উপৰি গুজৰাটলৈও প্ৰায় 400 কোটি টকা মোকলাই দিয়া হৈছে। সমিতিখনে হাৰিয়ানা, মধ্যপ্ৰদেশ আৰু ৰাজস্থানলৈ NDRFৰ সম্প্ৰসাৰণ আৰু অগ্নি নিৰ্পাপন সেৱাৰ আধুনিকৰণৰ বাবে 903.67 কোটি টকাৰ আবণ্টন দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে দুৰ্যোগ প্ৰতিৰোধৰ বাবে শক্তিশালী আন্তঃগাঁথনি সৃষ্টি কৰি আছে আৰু দুৰ্যোগৰ প্ৰভাৱৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত সকলো ৰাজ্যকে সহযোগিতা আগবঢ়াইছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে চলিত মাহৰ আৰম্ভণিত 2022 চনৰ ভয়াৱহ বান আৰু ভূমিস্খলনৰ বাবে উচ্চ পৰ্যায়ৰ সমিতিখনে অসমক 1,270 কোটি টকাৰ সাহায্য পুঁজি প্ৰদান কৰিছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত বুঢ়া পাহাৰ বনাঞ্চল আজিৰে পৰা পৰ্যটকৰ বাবে জীপ ছাফাৰীৰ বাবে মুকলি কৰা হৈছে। আজি পুৱা উদ্যান কৰ্তৃপক্ষই বন্তি প্ৰজ্বলনেৰে বুঢ়া পাহাৰ বনাঞ্চলৰ আজিৰে পৰা শুভাৰম্ভ কৰা বুলি ঘোষণা কৰিছে। বিশ্বনাথ জিলাত সমষ্টিভিত্তিত অনুষ্ঠিত হ'ব লগা বৃহৎ স্বাস্থ্য শিবিৰ পতাৰ উদ্দেশ্যে জিলা স্বাস্থ্য বিভাগে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত কালি বিয়লি আয়োজিত এখন সংবাদমেলত জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ যোগেন চন্দ্ৰ বেই জনায় যে এই শিবিৰত 18 বছৰ তলৰ শিশু আৰু কিশোৰীৰ হৃদযন্ত্ৰ, স্নায়ুতন্ত্ৰ, যকৃত, চকু, অস্থি, কৃত্ৰিম অংগ আদিকে ধৰি 50 বিধৰো অধিক ৰোগৰ বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব আৰু লগতে ৰোগ চিনাক্ত হলে পৰৱৰ্তী পৰ্যায়ৰ চিকিৎসাৰ সকলোবোৰ সুবিধাও প্ৰদান কৰা হ'ব। এই শিবিৰ অহা 10 অক্টোবৰ তাৰিখে গহপুৰ সমষ্টিত, 14 অক্টোবৰ তাৰিখে বিশ্বনাথ সমষ্টিৰ বাণিজ্য মহাবিদ্যালয়ত আৰু 25 অক্টোবৰ তাৰিখে বিহালী সমষ্টিত আয়োজন কৰা হ'ব বুলি সঞ্চালকগৰাকীয়ে জানিবলৈ দিয়ে। ডিব্ৰুগড়ত মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়াই মহানগৰখনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। ডিব্ৰুগড়ৰ সুৰক্ষা বান্ধত হোৱা খহনীয়াত কালি এটা যোগ প্ৰশিক্ষণ কেন্দ্ৰ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায়। এই খহনীয়াৰ ফলত শতাধিক জিঅ' বেগো উটি অহা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। এই খহনীয়া মহানগৰখনৰ জগাৰ্ছ পাৰ্ককে ধৰি ভালেমান অনুষ্ঠান প্ৰতিষ্ঠানলৈ অশনি সংকেত কঢ়িয়াই আনিছে। কালি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী প্ৰশান্ত ফুকন আৰু জিলা আয়ুক্ত বিক্ৰম কোৰীৰ লগতে জলসম্পদ বিভাগৰ ভালে কেইগৰাকী উচ্চপদস্থ বিষয়া খহনীয়াস্থলীত উপস্থিত হয় আৰু খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থাৰ বাবে যাৱতীয় পদক্ষেপসমূহৰ তদাৰক কৰে। জিলা প্ৰশাসনে খহনীয়া সংঘটিত হোৱা অঞ্চলৰ আশে পাশে থকা লোকসকলক আঁতৰি যাবলৈ মাইকযোগে ঘোষণা কৰে। খহনীয়া প্ৰতিৰোধৰ বাবে গ্ৰহণ ব্যৱস্থা সন্দৰ্ভত মন্ত্ৰী প্ৰশান্ত ফুকনে জানিবলৈ দিয়ে। দৰং জিলাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত যোৱা নিশা বন সুৰক্ষা কৰ্মীৰ গুলীত এজন চোৰাং চিকাৰী নিহত হয়। ৰাষ্ট্ৰীয় উদ্যানখনত গড় চিকাৰৰ বাবে চোৰাং চিকাৰী দল প্ৰৱেশ কৰাৰ সম্ভেদ লাভ কৰাৰ পাছত ৰহমানপুৰ বন শিবিৰ এলেকাৰ বন সুৰক্ষা কৰ্মীৰ দলে নিশা 12:30 বজাত বিপৰীত দিশৰ পৰা অহা এজন সন্দেহজনক লোকক প্ৰত্যক্ষ কৰে। বন কৰ্মীয়ে বিপৰীত দিশৰ পৰা অহা লোকসকলক পৰিচয় দিবলৈ কয় যদিও তেওঁলোকে পৰিচয় দিয়াৰ পৰিৱৰ্তে গুলীচালনা কৰে। দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 বজাত।